এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত, লখিমপুৰ জিলাত মুখ্যমন্ত্ৰীৰ বান পৰিস্থিতি পৰিদৰ্শন, ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ, অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ মাজত আলোচনা, শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা অম্বুবাচী মহাযোগ, আৰু আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কাইলৈ আই পি এলৰ ফাইনেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তী ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কিছু ফৰকাল হৈছে যদিও কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ 17খন জিলাৰ 3,64,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা 52টা আশ্ৰয় শিবিৰত 10,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত এই বানত 12জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা 24 ঘণ্টাত বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত এজনকৈ লোকৰ মৃত্যু হয়। এছ ডি আৰ এফে ধেমাজি আৰু হাইলাকান্দি জিলাৰ লগতে আন কেইবাখনো জিলাত আৱদ্ধ লোকৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। যোৱা 24 ঘণ্টাত ডিমা হাছাও আৰু শ্ৰীভূমি জিলাত ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষতি হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পাঁচনৈ, বৰবিল আৰু নাওবৈচা সমষ্টিৰ আমতলা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে এই স্পৰ্শকাতৰ সময়ত চৰকাৰে ক্ষতিগ্ৰস্তসকলক সকলো প্ৰকাৰে সকাহ আৰু সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব।
যিমানখিনি মানুহৰ ক্ষতি হৈছে এইখিনি আমাৰ খিলঞ্জীয়া থলুৱা মানুহ, গতিকে যিমানৰ ক্ষতি হৈছে সকলোকে সহায় কৰিম। আপোনালোকে এইটোৱে বুজক যে মই লগে লগে ইয়াতে আহি গৈছো। কিহৰ কাৰণে? যে মোৰ নিজৰ এটা মনত টিভিত দেখিয়ে মোৰ বেয়া লাগিছে। মই লগে লগে ৰাইজৰ মাজত আহিছো, 3-4জনকৈ আমি মন্ত্ৰীৰ লগত আহিছো। গতিকে আমি দুখীয়া মানুহখিনিক সহায় কৰাটো আমাৰ দায়িত্ব আৰু আমি সহায় কৰিম।
মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰশাসনে জনসাধাৰণৰ নিৰাপত্তাৰ বাবে অহৰহ কাম কৰি আছে আৰু পৰিস্থিতি স্বাভাৱিক হলেই ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী আজি ৰঙানদী শক্তি প্ৰকল্পৰ নিপকোৰ বিষয়ববীয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। ডঃ শৰ্মাই জৰুৰীকালীন পৰিস্থিতিৰ জোৰা মৰাৰ বাবে আগতেও ব্যৱস্থা গ্ৰহণৰ লগতে জিলা প্ৰশাসনৰ সৈতে সঘনে যোগাযোগ ৰাখিবলৈ নিৰ্দেশ দিয়ে। ডিব্ৰুগড় জিলাৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল আজি মন্ত্ৰী প্ৰশান্ত ফুকনে পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তসকলক প্ৰশাসনে আগবঢ়োৱা সাহায্য সম্পৰ্কে বুজ লয়। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতেও আলোচনাত মিলিত হয়। তেওঁ ব্ৰহ্মপুত্ৰত কালি সন্ধানহীন হোৱা কণমানি তনুজ মুৰাৰ পৰিয়ালক সাক্ষাৎ কৰি এন ডি আৰ এফ আৰু এছ ডি আৰ এফক শিশুটিৰ উদ্ধাৰ অভিযান তীৱ কৰি তোলাৰ বাবে আহান জনায়। ইপিনে জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আজি এখন বৈঠকৰ আয়োজন কৰে। এই বৈঠকত এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি নিৰ্বাপক বাহিনী আৰু অন্য জৰুৰীকালীন সেৱা বিভাগৰ দ্বাৰা চলাই থকা উদ্ধাৰ অভিযানৰ বুজ লোৱা হয়। তদুপৰি বান ক্ষতিগ্ৰস্তসকলক সাহায্য সামগ্ৰী প্ৰদান ব্যৱস্থাৰো বুজ লোৱা হয়। এই বৈঠকত জিলা প্ৰশাসনৰ প্ৰতিনিধিয়ে বিভিন্ন বিভাগক সহযোগিতাৰে কাম কৰি জৰুৰীকালীন পৰিস্থিতিৰ জোৰা মৰাৰ বাবে আহান জনায়। বৰাক উপত্যকাৰ বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত হৈ আছে। বৰাক নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অঞ্চল প্লাৱিত হৈছে। কাছাৰ জিলাত 1,00,000ৰো অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। শিলচৰ, বেৰেংগা, কাশীপুৰ সম্পূৰ্ণৰূপে বুৰ যোৱাৰ ফলত পথটোৰে যাতায়াত বন্ধ হৈছে। শিলচৰ শ্ৰীভূমি পথৰ 5 গ্ৰাম অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। জিলাখনৰ 5,000ৰো অধিক লোকে আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। শিলচৰ ষ্টেচনৰ পিট লাইনত পানী জমা হোৱাৰ বাবে আজি নিশা 10:40 যাত্ৰা কৰিবলগীয়া শিলচৰ ৰঙিয়া এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা বাতিল কৰা হৈছে। তদুপৰি শিলচৰ নাহৰলগুন ৰেলখনৰ যাত্ৰাও বাতিল কৰা হৈছে। একেদৰে শিলচৰ নতুন দিল্লীৰ মাজত চলাচল কৰা চম্পকক্ৰান্তি এক্সপ্ৰেছ ৰেলখনে আজি সন্ধিয়া 7:30 বজাৰ পৰিৱৰ্তে কাইলৈ পুৱা 8 বজাত যাত্ৰা কৰিব। কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শিলচৰলৈ গৈ পৰিস্থিতি পৰিদৰ্শন কৰাৰ কথা। অৱশ্যে শিলচৰ চহৰৰ পৰিস্থিতি কিছু উন্নত হোৱাৰ ফলত জনজীৱন প্ৰায় স্বাভাৱিক হৈ উঠিছে। শ্ৰীভূমি জিলাৰ কুচিয়াৰা নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে জিলাখনৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে। মন্ত্ৰী কৃষ্ণেন্দু পালে আজি জিলাখনৰ ঔৰংগাবাদ নিম্ন প্ৰাথমিক বিদ্যালয়ত সাহায্য শিবিৰ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তসকলৰ অৱস্থাৰ বুজ লয়। গোলাঘাট জিলাৰ ডেৰগাঁৱত শগুনপাৰা মথাউৰি ছিগি যোৱাৰ ফলত 20খনৰো অধিক গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। জিলাখনত বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা হিৰণ্য গগৈ।
বানৰ কবলত পৰিছে গোলাঘাট জিলাৰ বোকাখাট, দেৰগাঁও, নুমলীগড়কে ধৰি বিভিন্ন অঞ্চল। ইতিমধ্যে ইয়াৰ ফলত জিলাখনৰ বিস্তীৰ্ণ কৃষিভূমিৰ লগতে যথেষ্ট সংখ্যক বাসগৃহ বানত ডুব যোৱা পৰিলক্ষিত হৈছে। বোকাখাট সমজিলাৰ 72 কুৰাবাহীৰ মাৰিয়াহোলা, দীঘলীয়াটি, চগলী চৰহা, শিলজুৰি, কাকজুৰি, মিছামৰীয়া, জুগনীয়া আদি অঞ্চলত এতিয়া গাঁৱৰ ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বানৰ ফলত কৃষকৰ বহু ফচল এতিয়া পানীৰ তলত ডুব যোৱা বুলি জানিব পৰা গৈছে। কিছু কিছু ঠাইত পকী পথৰ ওপৰেদি পানী বগৰাৰ লগতে অঞ্চলটোত যাতায়াত এতিয়া ব্যাহত হৈ পৰিছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘূৰি অহা পানীয়ে প্লাৱিত কৰিছে মাথোৰীৰ দক্ষিণ ভাগ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ বৰ্তমান বানৰ কবলত পৰা নাই যদিও যিকোনো মুহূৰ্ততে প্লাৱিত হোৱাৰ আশংকাই দেখা দিছে। ইতিমধ্যে কাজিৰঙা উদ্যান কৰ্তৃপক্ষই বানৰ বাবে সষ্টম হৈ থকাৰ কথা সদৰি কৰিছে। সমান্তৰালভাৱে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত বানত উটি গল সগুনপাৰা মথাউৰি, ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে 20খনৰো অধিক গাঁও।
যোৰহাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। অৱশ্যে নিমাতীঘাটকে ধৰি ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলত পৰিস্থিতি নিয়ন্ত্ৰণত আছে। নগাঁও জিলাত ব্ৰহ্মপুত্ৰ কপিলিকে ধৰি কেইবাখনো নৈৰ পানী বিপদসীমাৰ ওপৰত আছে। বিগত কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত শোণিতপুৰ জিলাৰ ভালেমান অঞ্চলো প্লাৱিত হৈছে। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। হোজাই জিলাৰ থাইছোৱালী অঞ্চলত কপিলি নৈৰ খহনীয়াই জনসাধাৰণৰ জীৱন আৰু সা সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। খান্দং বান্ধৰ 7খন স্লুইছ গেট খুলি দিয়াৰ ফলত বান আৰু খহনীয়াই জটিল ৰূপ লৈছে। মৰিগাঁও জিলাৰ ধৰমটোল থানাৰ অন্তৰ্গত 1 নম্বৰ গুণামাৰাত আজি কলং নৈৰ সোঁতত উটি গৈ প্ৰতাপ মেধি নামৰ এজন লোকৰ মৃত্যু হয়। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হৈছে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এটা নিৰ্দেশযোগে এই কথা প্ৰকাশ কৰিছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই সেৱা বন্ধ থাকিব। কামৰূপ জিলা প্ৰশাসনে এই সময়ছোৱাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ উত্তৰ গুৱাহাটীলৈ চলাচল কৰা হ'ব বুলি প্ৰকাশ কৰিছে।
অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে আজি বিয়লি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকৰ বিষয়ে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ে নিয়োগ কৰা কেন্দ্ৰীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে দুয়োখন ৰাজ্যৰ পাহাৰ খনন সম্পৰ্কত দুয়োখন ৰাজ্য চৰকাৰকে দিয়া জাননী সম্পৰ্কতো আজিৰ বৈঠকত আলোচনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত 2022 চনৰ 27 মাৰ্চত অনুষ্ঠিত বৈঠকত ৰাজ্য দুখনৰ মাজৰ বিবদমান 6টা বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীদ্বয় সন্মত হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 2023 চনৰ 24 মেত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয় পুনৰ বৈঠকত মিলিত হৈছিল আৰু অসম আৰু মেঘালয়ৰ মাজৰ 884.9 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ বাকী থকা সমস্যাসমূহ সমাধানৰ বাবে আলোচনা চলাই যাবলৈ দুয়োগৰাকী মুখ্যমন্ত্ৰী সন্মত হৈছিল। অসমৰ ৰাণী ৰাজহচক্ৰৰ অন্তৰ্গত লাম্পিক খণ্ডত দুয়ো ৰাজ্যৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদ সম্পৰ্কতো আজিৰ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। 22 জুনৰ বিয়লি 2:56 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। 26 জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা অৰ্চনাৰ মাজত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। আজি গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত 24টা বিভাগৰ সৈতে অম্বুবাচী মহাযোগ সন্দৰ্ভত এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পৰ্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনলৈ অম্বুবাচীৰ বাবে 4,55,00,000 টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে কাইলৈ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব। কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব। ইয়াৰ আগতে আজি গৌৰৱ গগৈয়ে কলিয়াবৰৰ পৰা বটদ্ৰৱালৈ আহে আৰু বটদ্ৰৱা থানত সেৱা জনায়। ইয়াৰ পাছত তেওঁ মৰিগাঁৱলৈ আহে। মৰিগাঁৱত তেওঁ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ বাসগৃহলৈ গৈ প্ৰয়াত নেত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে মত বিনিময় কৰে। মৰিগাঁৱত তেওঁক ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে শোভাযাত্ৰা কৰি আগুৱাই আনে বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে। বজালি জিলাত আজিৰে পৰা মাদক দ্ৰব্য সেৱন আৰু ইয়াৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাহজোৰা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত আৰু বজালি শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীৰ আজি প্ৰথম দিনা পাটাচাৰকুছি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত ছাত্ৰ ছাত্ৰীৰ মাজত পোষ্টাৰ অংকন, কুইজ প্ৰতিযোগিতা আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত 150 শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 26 জুনত উদযাপন কৰিবলগীয়া মাদক দ্ৰব্য সেৱন আৰু সৰবৰাহ বিৰোধী আন্তঃৰাষ্ট্ৰীয় দিৱসৰ জিলা পৰ্যায়ৰ সভাত এই কাৰ্যসূচীৰ সামৰণি পৰে। শিৱসাগৰ আৰক্ষীয়ে আজি নগৰখনৰ সমীপৰ ভাটিয়াপাৰাত মাদক দ্ৰব্য জব্দ কৰাৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখী এখন বাহনত তালাচী চলাই মাদক দ্ৰব্যখিনি জব্দ কৰে। ধৃত যুৱক দুজনে চাবোনৰ বাকচত মাদক দ্ৰব্যখিনি লুকুৱাই আনিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানকাৰী মঞ্চ ব্ৰিটেইনছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰি ৰাজ্য তথা দেশলৈ সুনাম কঢ়িয়াই অনা কাৰ্বি আংলং জিলাৰ বোকাজানৰ বিনীতা ছেত্ৰীক আজি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে গুণমুগ্ধসকলে আদৰণি জনায়। এই সন্মান লাভ কৰি অতিশয় আনন্দিত বুলি সাংবাদিকৰ আগত বিনীতাই প্ৰকাশ কৰে।
मैं बहुत खुश हूँ, आप लोग ने मुझे इतना सपोर्ट किया, इतना प्यार दिया, इसलिए मैं उस मंच पर गई और थैंक यू सो मच एवरीवन। मुझे बहुत अच्छा लगा क्योंकि इतने बड़े स्टेज में मैं फर्स्ट टाइम गई, थोड़ा सा नर्वस थी बट हाँ मैं बहुत हैप्पी थी। कंपटीशन बहुत अच्छा था, मैं सेकंड रनर अप आई तो मुझे बहुत खुशी हुई। नेक्स्ट टारगेट ये है कि मुझे और इम्प्रूव करना है और फिर मुझे और आगे जाना है और नेक्स्ट AGT भी ट्राई करूंगी मैं। असम के चीफ मिनिस्टर हेमंत बिश्व शर्मा मामा जी, थैंक यू सो मच, आपने मेरे लिए टाइम निकाल रहे हो आप मेरे लिए, और उसके लिए थैंक यू सो मच। और मैं भी आपसे बहुत जल्दी मिलूंगी। शायद साइमन सर और ब्रूनो सर ने मुझे बहुत पसंद किया और मैं भी उनको बहुत पसंद करती हूँ। हाँ, तो उसके बाद मुझे बहुत खुशी हुई बिकॉज इतने बड़े जज ने मुझे ये बोला तो उससे मैं बहुत हैप्पी थी। नेक्स्ट टारगेट ये है कि मुझे अपने आप को और इम्प्रूव करना है और आगे बढ़ाना है और इंडिया मेरे लिए ऐसे प्राउड कर।
শিল্পীগৰাকীয়ে ইয়াৰ পাছতে শক্তিপীঠ কামাখ্যাধামত উপস্থিত হৈ পূজা অৰ্চনা আগবঢ়ায়। অসম জীয়ৰীগৰাকীৰ এই সাফল্যত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰা অপূৰ্ব নৃত্যশৈলীৰে বিচাৰক আৰু দৰ্শকক মুগ্ধ কৰা শিল্পীগৰাকীয়ে চূড়ান্ত পৰ্যায়লৈ দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হল বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই বিনীতা ছেত্ৰীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। দেশত 3,960 লোকৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কেৰালাত সৰ্বাধিক 1,435 লোক কোভিডত আক্ৰান্ত হৈছে। একেদৰে মহাৰাট্টৰ 506 আৰু দিল্লীত 483 লোকৰ দেহত এই ৰোগৰ অৱস্থিতি ধৰা পৰিছে। দিল্লীৰ ডাঃ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ৰ কোভিড ইউনিটৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ পৱন কুমাৰে আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত কোভিডৰ এই নতুন প্ৰকাৰক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই বুলি জনসাধাৰণক আশ্বাস দিয়ে। তেওঁ কয় যে চিকিৎসালয়খনত ভৰ্তি হোৱা কোভিডত আক্ৰান্ত 4 ৰোগী ইতিমধ্যে সম্পূৰ্ণ সুস্থ হৈ উঠিছে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে কৃষকৰ বাবে পুলি বাগান স্থাপন, গছপুলি ৰোপণ আৰু বনানীকৰণৰ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীত বিভিন্ন জিলাৰ ভালেসংখ্যক কৃষক আৰু উদ্যমী ব্যক্তিয়ে অংশ লৈছে। অসম কৃষি বনানীকৰণ উন্নয়নৰ পৰিষদৰ অৰ্থ সাহায্যত আয়োজিত এই প্ৰশিক্ষণ আজি বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ নীতিন কুলকাৰ্ণিয়ে উদ্বোধন কৰে। কাৰ্যসূচীত গুণগত বীজ ৰোপণ, বিজ্ঞানসন্মতভাৱে পুলি বাগানৰ পৰিচালনা, বাহৰ সংবৰ্ধন পদ্ধতি, কৃত্ৰিমভাৱে সাঁচি গছত আগৰ প্ৰস্তুত আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কাইলৈ IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত ৰজত পাটিদাৰ নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 8 পৰাস্ত কৰা পঞ্জাব কিংছৰ বিৰুদ্ধে ফাইনেল খেলতো একে উৎসাহেৰে অৱতীৰ্ণ হ'ব। অৱশ্যে দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে সফলতা অৰ্জন কৰা শ্ৰেয়াছ আয়াৰৰ নেতৃত্বাধীন পঞ্জাব কিংছেও এইবাৰ IPLৰ খিতাপ অৰ্জন কৰাৰ বাবে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব। উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত দুয়োটা দলে এই প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত। লখিমপুৰ জিলাত মুখ্যমন্ত্ৰীৰ বান পৰিস্থিতি পৰিদৰ্শন। ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ। অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ মাজত আলোচনা। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা অম্বুবাচী মহাযোগ। আৰু আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কাইলৈ IPLৰ ফাইনেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।